এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। ডুমডুমাত আজি মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 183 কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠান, চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জয়ন্তী ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদযাপন, সোণাপুৰত নিৰ্মাণ হ'বলগীয়া জুবিন ক্ষেত্ৰৰ চৌপাশে সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ বাবে নিৰ্মাণ সমিতিৰ প্ৰতিনিধি দলৰ আহ্বান, অসমসহ দেশৰ বিভিন্ন প্ৰান্তত আজি মুক্তি লাভ কৰা ৰৈ ৰৈ বিনালে ছবিক লৈ দৰ্শনাৰ্থীৰ উৎসাহ, আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক আবৃত্তিকাৰ অভিনেতা গীতিকাৰ সুৰকাৰ ছৈয়দ ছাদুল্লাৰ আজি ডিব্ৰুগড়ত শেষকৃত্য, আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ ফাইনেলত প্ৰৱেশ, যোৱা নিশা মুম্বাইত অনুষ্ঠিত ছেমি ফাইনেলত অষ্ট্ৰেলিয়া 5 উইকেটত পৰাজিত। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ডুমডুমাত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ চেক প্ৰদানৰ লগতে 183 কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ডুমডুমাৰ ৰূপাই উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত আত্মসহায়ক গোটৰ 13,822 গৰাকী হিতাধিকাৰীৰ মাজত উদ্যমিতা পুঁজিৰ ধন বিতৰণ কৰা হ'ব। ডক্টৰ শৰ্মাই এই অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে 60 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ডুমডুমাৰ পুৰণি এটি ৰোডৰ সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে ডুমডুমা নগৰ আৰু কাষৰীয়া অঞ্চলত 2টাকৈ বান আৰু খহনীয়া প্ৰতিৰোধ প্ৰকল্প, প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত 24টা বিদ্যালয় ভৱন, ডুমডুমা মহাবিদ্যালয়ৰ ষ্টেডিয়াম, কেইবাখনো বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা আৰু সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকিব। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি লক্ষীমপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাইজৰ বাবে উৎসৰ্গা কৰিব। এই উপলক্ষে লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন জনসভাত তেওঁ জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। ডঃ শৰ্মাই এই সভাতে 299 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 205খন বিচনাযুক্ত লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আৰু নাৰ্ছিং কলেজ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। ডঃ শৰ্মাই লগতে 30খন আসনযুক্ত লক্ষীমপুৰ কেন্সাৰ হাস্পতালৰ কেইবাটাও বিভাগ ৰাইজৰ বাবে মুকলি কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি উত্তৰ লক্ষীমপুৰৰ খেলমাটিত ডঃ ভূপেন হাজৰিকাৰ এটা 17 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। সুধাকণ্ঠৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে উত্তৰ লক্ষীমপুৰ পৌৰসভাই 40 লাখ টকা ব্যয়েৰে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে।
সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বৰ্ষটিত লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ সমীপতে এটা বিশাল প্ৰতিমূৰ্তি আমি উদ্বোধন কৰিলো। মই লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকা আৰু লক্ষীমপুৰবাসী ৰাইজক ধন্যবাদ আৰু অভিনন্দন জনাইছো। সুন্দৰ প্ৰতিমূৰ্তি এটা হয়তো অসমতে বিৰল। ই সুধাকণ্ঠৰ প্ৰতি এটা প্ৰকৃত শ্ৰদ্ধাঞ্জলি। মই সকলোকে কৃতজ্ঞতা জনাইছো।
ডক্টৰ শৰ্মাই ইয়াৰ পাছত উত্তৰ লক্ষীমপুৰ নগৰত নতুনকৈ নিৰ্মাণ কৰা গৌৰৱ পথৰ উদ্বোধন কৰে। নগৰখনৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া আশা পূৰণ কৰি মুখ্যমন্ত্ৰী নগৰীয়া পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 2,87,00,000 টকাৰে শিৱ মন্দিৰৰ পৰা নৰ্থ লক্ষীমপুৰ কলেজ চাৰিআলিলৈ এই পথছোৱা নিৰ্মাণ কৰা হৈছে। ডক্টৰ শৰ্মাই ইয়াৰ পূৰ্বে কালি শদিয়া বিধানসভা সমষ্টিৰ 27,573 গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক উদ্যমিতা পুঁজিৰ 10,000 টকাকৈ চেক প্ৰদান কৰে। এই উপলক্ষে শদিয়াৰ চপাখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে মহিলাসকলে যাতে সমাজত সন্মান সহকাৰে জীয়াই থাকিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনি ৰূপায়ণ কৰিছে। তেওঁ লগতে শদিয়াৰ বৰপথাৰ গাঁৱত থকা সোণোৱাল কছাৰীসকলৰ পবিত্ৰ স্থান খ্ৰিং খ্ৰিং বাইথ মন্দিৰত পূজা অৰ্চনা কৰে। দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো আজি চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচী পালন কৰা হৈছে। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত আজি পুৱা একতাৰ দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তদুপৰি চৰ্দাৰ বল্লভভাই পেটেললৈ শ্ৰদ্ধা নিবেদন কৰি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় একতা দিৱসত বিচক্ষণ ৰাজনীতিবিদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সকলোকে ৰাষ্ট্ৰীয় সংহতি আৰু একতা অক্ষুণ্ণ ৰখাৰ বাবে নিজকে সমৰ্পণ কৰিবলৈ আহ্বান জনাইছে। প্ৰতিবছৰে 31 অক্টোবৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। এই দিনটো ৰাষ্ট্ৰীয় একতা, সংহতি আৰু সুৰক্ষাৰ প্ৰসাৰৰ বাবে উৎসৰ্গিত। একতা দিৱস উপলক্ষে আজি হাতিঙিমাৰীত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। হাতিঙিমাৰী মহাবিদ্যালয়ৰ NCC, NSS আৰু কেইবাখনো বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আৰক্ষীয়ে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰাৰ লগতে চৰ্দাৰ বল্লভভাই পেটেললৈ শ্ৰদ্ধা নিবেদন কৰিছে। হাতিঙিমাৰী আৰক্ষী চাউনীৰ পৰা পুৱা একতাৰ বাবে দৌৰ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সিংহাৰাম মিলিয়ে অংশগ্ৰহণ কৰে। কাছাৰ জিলা প্ৰশাসনে আজি শিলচৰত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ঐক্য পদযাত্ৰাৰ আয়োজন কৰে। জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰা গান্ধীবাগত সামৰণি পৰে। পদযাত্ৰাত জিলাখনৰ আয়ুক্ত মৃদুল যাদৱৰ লগতে অন্যান্য প্ৰশাসনিক বিষয়া আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। গোৱালপাৰাতো পুৱা আৰক্ষীয়ে কুচকাৱাজ প্ৰদৰ্শন আৰু সমূহীয়া দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই সমূহীয়া দৌৰ জিলা সংৰক্ষিত আৰক্ষী ছাউনীত সামৰণি পৰা হয়। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলাত আজি ইউনিটি মাৰ্চ এক ভাৰত আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচী আৰম্ভ হৈছে। সাদিনীয়াকৈ ৰূপায়ণ কৰিবলগীয়া এই কাৰ্যসূচীৰ অধীনত অমৃত সৰোবৰসমূহ চাফ চিকুণ কৰা, ৰাষ্ট্ৰীয় মহান ব্যক্তিসকলৰ প্ৰতিমূৰ্তিসমূহ পৰিষ্কাৰ কৰি মাল্যাৰ্পণ কৰা, সামাজিক ঘটনা প্ৰবাহক লৈ বাটৰ নাট, যোগাসন আদি প্ৰদৰ্শন কৰা হ'ব। ৰাষ্ট্ৰীয় একতা দিৱসৰ সাদিনীয়া কাৰ্যসূচী সন্দৰ্ভত সাংসদ বিজুলী কলিতা মেধিয়ে এইদৰে কয়।
ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেল ডাঙৰীয়াৰ 150তম জন্ম শতবাৰ্ষিকী উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ কাৰ্যক্ৰম হাতত লোৱা হৈছে আৰু আপোনালোকে জানে যে 31 অক্টোবৰ তাৰিখে ৰান ফৰ ইউনিটি প্ৰতি বছৰে কৰি অহা হৈছে আৰু এইবাৰ 7 দিনীয়া বিভিন্ন ধৰণৰ কাৰ্যক্ৰমেৰে এক ইউনিটি মাৰ্চ কৰা হ'ব, যিটো আমি গুৱাহাটী জিলাত 31 তাৰিখৰ পৰা আৰম্ভ কৰিম আৰু 7 দিনত বিভিন্ন ধৰণৰ কাৰ্যক্ৰম লোৱা হৈছে।
ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানতো আজি ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হৈছে। ডিব্ৰুগড় মহানগৰৰ চৌকিডিঙিৰ পৰা থানা চাৰিআলিলৈকে একতাৰ দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ একতানগৰত চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই বছৰৰ ৰাষ্ট্ৰীয় একতা দিৱসত দেশৰ সুৰক্ষা বাহিনীসমূহৰ শক্তি, নিয়মানুৱৰ্তিতা আৰু বীৰত্বত আলোকপাত কৰি আকৰ্ষণীয় কুচকাৱাজ আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। সোণাপুৰৰ কমাৰকুচিত নিৰ্মাণ হ'বলগীয়া জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ চৌপাশে সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ বাবে জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ প্ৰতিনিধি দলে আহ্বান জনাইছে। দলটোৱে কালি হাতীমুৰা পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চল পৰিদৰ্শন কৰি সেউজীয়া পৰিৱেশৰ মাজতে প্ৰকৃতিক প্ৰাণ ভৰি ভালপোৱা শিল্পীগৰাকীয়ে শেষৰ জিৰণি লওক বুলি আশা প্ৰকাশ কৰে। ইপিনে, আজি অসমসহ দেশৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে মুক্তি দিয়া হৈছে। ৰাজ্যৰ বহু ঠাইত পুৱা 4:25 বজাত ছবিখনৰ প্ৰথমটো দৰ্শনী প্ৰদৰ্শন কৰা হয়। প্ৰাণৰ শিল্পীগৰাকীৰ শেষ ছবিখন উপভোগ কৰাৰ বাবে ঢলপুৱাতে বিভিন্ন ঠাইৰ ছবিগৃহসমূহত ভিৰ হোৱা পৰিলক্ষিত হৈছে। পুৱাৰ ভাগত অহা বৰষুণকো নেওচি ডেকা বুঢ়া নিৰ্বিশেষে সকলো বয়সৰ লোকে ছবিগৃহত ভিৰ কৰিছে। প্ৰতিটো ছবিগৃহতে অহা কিছুদিনলৈ সকলো দৰ্শনীৰ বাবে দৰ্শকসকলে টিকট ক্ৰয় কৰিছে। ৰৈ ৰৈ বিনালেৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে এমাহত সংগ্ৰহ কৰা জি এছ টিৰ ধনৰাশি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে আলোচনাৰ অন্তত শিল্পীগৰাকীয়ে প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক এই ধন প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ডঃ শৰ্মাই কয় যে অসমত কোনো ছবিৰ বাবে মনোৰঞ্জন কৰ লোৱা নহয় যদিও কেন্দ্ৰীয় চৰকাৰে ছবিৰ টিকটৰ বিনিময়ত কৰ সংগ্ৰহ কৰে। কেন্দ্ৰীয় চৰকাৰে এই ছবিৰ বাবে এমাহত সংগ্ৰহ কৰা মুঠ জি এছ টিৰ 50% ৰাজ্য চৰকাৰক উভতাই দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, আবৃত্তিকাৰ, অভিনেতা, গীতিকাৰ, সুৰকাৰ সৈয়দ সাদুল্লাৰ শেষকৃত্য আজি দুপৰীয়াৰ নামাজৰ পাছত নালিয়াপুল কবৰস্থানত সম্পন্ন কৰা হ'ব। শিল্পীগৰাকীৰ জানাজাৰ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। কালি নিশা শিল্পীগৰাকীৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰ বাসগৃহলৈ নিয়া হয়। যোৱা কিছুদিন ধৰি দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হোৱা সৈয়দ সাদুল্লাক উন্নত চিকিৎসাৰ বাবে পৰহি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত কালি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। 1948 চনৰ 1 ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ নালিয়াপুলত জন্মগ্ৰহণ কৰা সৈয়দ সাদুল্লা শৈশৱৰে পৰা বিভিন্ন বাদ্যযন্ত্ৰত পাৰদৰ্শী হৈ উঠে আৰু পৰৱৰ্তী কালত গীটাৰ বাদক হিচাপে তেওঁ প্ৰসিদ্ধি লাভ কৰে। যোৱা শতিকাৰ 70ৰ দশকত ডিব্ৰুগড়ৰ কেইগৰাকীমান যুৱকে দ্য কুইভাৰ্ছ নামৰ উজনি অসমৰ প্ৰথমটো বেণ্ডৰ জন্ম দিয়ে। এই কুইভাৰ্ছৰ অন্যতম সদস্য আছিল সৈয়দ সাদুল্লা। 1971 চনৰ পৰা 1975 চনলৈ তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে অংশকালীন ঘোষকৰূপে সেৱা আগবঢ়ায়। ইয়াৰ পাছতে তেওঁ কেন্দ্ৰটোত ষ্টাফ আৰ্টিষ্টৰূপে যোগদান কৰে। কিছুকাল আকাশবাণী মুম্বাই কেন্দ্ৰটো সেৱা আগবঢ়োৱাৰ পাছত তেওঁ আকাশবাণী ডিব্ৰুগড়লৈ প্ৰত্যাৱৰ্তন কৰে আৰু 2008 চনত তেওঁ কেন্দ্ৰটোৰ পৰা অৱসৰ গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত শিল্পীগৰাকীয়ে গীত ৰচনা, সংগীত ৰচনা আৰু সুৰকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্ৰতিযোগিতা 2025ৰ পুৰস্কাৰসমূহ আজি প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ সন্মিলন কক্ষত দিনৰ 2 বজাত বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ বিজয়ী গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ নিষ্ঠা বৰগোহাঁই, দ্বিতীয় পুৰস্কাৰ বিজয়ী গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ দিব্যা আত্ৰেয়, তৃতীয় পুৰস্কাৰ বিজয়ী যোৰহাটৰ পীৰাকটাৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অন্বেষা ফুকন আৰু কটন বিশ্ববিদ্যালয়ৰ ৰোহিত গাঁওখোৱাক এই অনুষ্ঠানতে বঁটা প্ৰদান কৰা হ'ব। প্ৰতিযোগিতাত বিজয়ীসকলৰ সৈতে অন্তৰংগ আলাপেৰে কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। তেওঁলোকৰ সৈতে কথা পাতিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা নবী মুম্বাইৰ ডঃ ডিৱাই পাটিল ক্ৰীড়া একাডেমীত অনুষ্ঠিত তীব্ৰ উত্তেজনাময় ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক 5 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতে 339 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 9টা বল বাকী থকা অৱস্থাত 5 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ জেমিমা ৰড্ৰিগছে 134টা বলত 127 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। হৰমনপ্ৰীত কৌৰৰ 89 ৰাণে ভাৰতীয় দলটোক বিজয়ৰ দিশে লৈ যোৱাত বিশেষ বৰঙণি যোগায়। অষ্ট্ৰেলিয়াৰ হৈ কিম গাৰ্থ আৰু এনাবেল ছুথাৰলেণ্ডে 2টাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 49 অভাৰ 5টা বলত 8টা উইকেট হেৰুৱাই 338 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ ফবি লিডছফিল্ডে সৰ্বাধিক 119 ৰাণ কৰে। ভাৰতৰ শ্ৰীচৰণী আৰু দীপ্তি শৰ্মাই 2টাকৈ উইকেট দখল কৰে। জেমিমা ৰড্ৰিগছক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ভাৰত অহা দেওবাৰে 1খন ষ্টেডিয়ামতে ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দৰং জিলাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভূঞাখাট গাঁৱৰ বিশিষ্ট সমাজকৰ্মী লেখক ডঃ আম্বেদকাৰ সেৱাশ্ৰী বঁটাৰে সন্মানিত তথা ভূঞাখাট সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পৰশুৰাম বৰুৱাৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ সঞ্জীৱনী পাঠকৰ সৈতে।
নিজৰ একক কণ্ঠৰে দশক দশক ধৰি অনাতাঁৰ শ্ৰোতাক মোহাবিষ্ট কৰি ৰখা বিশিষ্ট সংগীতজ্ঞ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, নাট পৰিচালক, আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথমগৰাকী বাতৰি পৰিৱেশক তথা অনাতাঁৰ সম্প্ৰচাৰক ছৈয়দ ছাদুল্লাৰ কালি দেহাৱসানৰ বাতৰিটো দৈনিক অসম, অসমীয়া প্ৰতিদিন, অসমীয়া খবৰ আদিকে ধৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে ৰাজ্যৰ প্ৰায় 70 লাখ ৰেচন কাৰ্ডপ্ৰাপ্ত পৰিয়ালক চলিত বছৰৰ নৱেম্বৰ মাহৰ ভিতৰত মচুৰ দাইল, চেনী আৰু আয়োডিনযুক্ত নিমখ বজাৰতকৈ কম দৰত প্ৰদান কৰিব। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আজি অসমসহ দেশৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনাৰে মুক্তি দিয়া হৈছে। ৰাজ্যৰ বহু ঠাইত পুৱা 4:25 ছবিখনৰ প্ৰথমটো দৰ্শনী প্ৰদৰ্শন কৰা বাতৰিটো দৈনিক জনমভূমি, আমাৰ অসম আদিকে ধৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন বাতৰি কাকতে পষ্টাৰ সহিতে প্ৰকাশ কৰিছে। অসমত 2027 হ'বলগীয়া ডিজিটেল লোকপিয়লৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে আলোচনা মৰ্মে কেন্দ্ৰীয় চৰকাৰে অসমৰ ডিব্ৰুগড়, পশ্চিম কাৰ্বি আংলং আৰু হাইলাকান্দিত আগতীয়াকৈ পৰীক্ষণ সম্পন্ন কৰিব। এই বাতৰিটো দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ সঞ্জীৱনী। স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী আৰু পৰৱৰ্তী সময়ত ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ডুমডুমাত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 183 কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠান, চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জয়ন্তী ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদযাপন, সোণাপুৰত নিৰ্মাণ হ'বলগীয়া জুবিন ক্ষেত্ৰৰ চৌপাশে সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ বাবে নিৰ্মাণ সমিতিৰ প্ৰতিনিধি দলৰ আহান, আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, আবৃত্তিকাৰ, অভিনেতা, গীতিকাৰ, সুৰকাৰ ছৈয়দ ছাদুল্লাৰ আজি ডিব্ৰুগড়ত শেষকৃত্য, আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ ফাইনেলত প্ৰৱেশ, যোৱা নিশা মুম্বাইত অনুষ্ঠিত ছেমি ফাইনেলত অষ্ট্ৰেলিয়া 5 উইকেটত পৰাজিত। পৰাঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।